পৰম গীত 5 অধ্যায়। পিয়ৰ কথা। মোৰ পিয়া, মোৰ কন্যাজনী, মই মোৰ উদ্যানত প্ৰৱেশ কৰিলোঁ। মই মোৰ গন্ধৰস আৰু সুগন্ধি দ্ৰব্য গোটালোঁ। মই মৌচাকেৰে সৈতে মোৰ মধু খালোঁ। মই গাখীৰেৰে সৈতে মোৰ দ্ৰাক্ষাৰস পান কৰিলোঁ। ভোজন কৰা বন্ধু, হে বন্ধু, খোৱা, হৃদয় তৃপ্ত কৰি মোৰ ভালপোৱা পান কৰা। পিয়াৰ কথা। মই টোপনিত আছিলোঁ, কিন্তু মোৰ হৃদয় হাড়ে আছিল। তেনেতে মোৰ পিয়ই দুৱাৰত টুকুৰিয়াই ক'লে, হে মোৰ প্ৰিয়তমা, মোৰ কন্যাজনী, মোৰ কপৌ অকলুষিতজনী, দুৱাৰখন খুলি দিয়া, মোৰ নিয়ৰেৰে সিক্ত হৈ পৰিছে। ৰাতিৰ কুঁৱলীত মোৰ চুলিকোছা সেমেকি গৈছে। মোৰ বস্ত্ৰ মই খুলি থলোঁ, তাক মই পুনৰ পিন্ধিমনে? মোৰ ভৰি দুখন মই ধুলোঁ, তাক মই পুনৰ মলিন কৰিমনে? মোৰ পিয়ই দুৱাৰৰ বিন্ধাই দি হাত ভৰালে। মোৰ মন তেওঁৰ বাবে ব্যাকুল হ'ল। মোৰ পিয়ক দুৱাৰ খুলি দিবলৈ মই উঠিলোঁ। মোৰ হাত দুখন গন্ধৰসেৰে ভিজি আছিল। তৰল গন্ধৰসেৰে ভিজা মোৰ আঙুলিৰে দি দুৱাৰৰ হলসাডালো ভিজি গ'ল। মোৰ পিয়ৰ কাৰণে মই দুৱাৰখন খুলি দিলোঁ, কিন্তু মোৰ পিয় নাছিল, উলটি গুচি গ'ল। মোৰ হৃদয় ভাঙি পৰিল, মই হতাশাত ভাগি পৰিলোঁ। মই তেওঁক বিচাৰি ফুৰিলোঁ, কিন্তু নাপালোঁ। মই তেওঁক মাতিলোঁ, কিন্তু তেওঁ মোক উত্তৰ নিদিলে। পহৰীবোৰে নগৰ ঘূৰি ফুৰি পহৰা দিয়াৰ সময়ত মোক দেখা পালে। তেওঁলোকে মোক কোবালে, মোক ক্ষত বিক্ষত কৰিলে। নগৰৰ দেৱালৰ পহৰীবোৰে মোৰ গাৰ পৰা মোৰ চোলা কাঢ়ি নিলে। হে জেৰুচালেমৰ ৰমণীসকল, মই তোমালোকৰ ওচৰত নিবেদন কৰিছোঁ, তোমালোকে যদি মোৰ প্ৰিয়তমক লগ পোৱা, তেন্তে তেওঁক ক'বা যে মই তেওঁৰ প্ৰতি প্ৰেমত দুৰ্বল হৈছোঁ। জেৰুচালেমৰ ৰমণীসকলৰ কথা। নাৰীসকলৰ মাজত তুমি পৰম সুন্দৰী, তোমাৰ প্ৰিয়তম অন্যান্য প্ৰেমিকতকৈ কিহত উত্তম? তোমাৰ প্ৰিয় আন প্ৰেমিকতকৈ কিয় উত্তম যে তুমি আমাৰ পৰা এনে প্ৰতিশ্ৰুতি বিচাৰিছা? পিয়াৰ কথা। মোৰ পিয়ৰ চেহেৰা সুন্দৰ আৰু শক্তিশালী, তেওঁৰ লগত কাৰো তুলনা নহয়। তেওঁ মোৰ অতি উত্তম নিৰ্মল সোণৰ নিচিনা। তেওঁ চুলিকোছা কেঁকুৰা আৰু ধোঁৱা কাউৰীৰ নিচিনা কলা। তেওঁ চকুজুৰি জুৰিৰ দাঁতিত থকা এযোৰ কপোৰ নিচিনা, তাক গাখীৰেৰে ধোৱা মুকুতাৰ দৰে শুদ্ধিত কৰা। তেওঁ গাল দুখন যেন সুগন্ধি মছলাৰ দলিচা, য'ৰ পৰা সুগন্ধি সুঘ্ৰাণ ওলায়। তেওঁ উজ্জুৰি যেন তৰল গন্ধৰস বাগৰি অহা লিলি ফুল। তেওঁ বাহু দুখন যেন ৰত্ন খচিত সোণৰ দণ্ড। তেওঁ হৰিটোৰ হাতীৰ দাঁতেৰে তৈয়াৰ কৰা নীলকান্ত মণিৰে ঢকা। তেওঁ ভৰি দুখন নিখুঁত সোণৰ আধাৰত বহুৱা মাৰ্বলৰ স্তম্ভৰ নিচিনা। তেওঁ দেখিবলৈ লিবানুনৰ ওখ এৰজ গছৰ নিচিনা উত্তম। তেওঁ মুখখন অতি মধুৰ, সম্পূৰ্ণৰূপে সুন্দৰ ব্যক্তি তেওঁ। হে জেৰুচালেমৰ ৰমণীসকল, তেওঁৱেই মোৰ প্ৰিয়তম, মোৰ বন্ধু।